এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। অসম চুক্তি অনুসৰি ৰাজ্যখনত যোৱা 31 জানুৱাৰী পৰ্যন্ত 1,65,992 জন লোকক বিদেশী বুলি চিনাক্ত কৰা হৈছে আৰু ইয়াৰে 30,115 জনক বহিষ্কাৰ কৰা হৈছে। অসম বিধানসভাত আজি অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে বিধায়কগৰাকীৰ আন এটা প্ৰশ্নৰ উত্তৰত কয় যে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি ভাৰত বাংলাদেশ সীমান্তৰ 267.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ অঞ্চল ধুবুৰী, দক্ষিণ শালমৰা, মানকাছৰ, শ্ৰীভূমি জিলাৰ সৈতে সংলগ্ন হৈ আছে। এই সীমান্ত অঞ্চলৰ 228 কিলোমিটাৰৰো অধিক এলেকাত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ কৰা হৈছে আৰু বাকী থকা অংশ নদী অঞ্চল হোৱা হেতুকে বেৰ নিৰ্মাণ কৰিব পৰা হোৱা নাই। শ্ৰীভূমি জিলাৰ কুচিয়াৰা নদীৰ পাৰত ভাৰতীয় লোকৰ বসতি থকা 4.5 কিলোমিটাৰ অংশত বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে আপত্তি দৰ্শোৱাৰ বাবে বেৰ নিৰ্মাণ কৰিব পৰা হোৱা নাই বুলি মন্ত্ৰী বৰাই প্ৰকাশ কৰে। অৱশ্যে নদী অঞ্চলসমূহত সীমান্ত সুৰক্ষা বাহিনীয়ে সৰ্বাত্মক সংহত সীমান্ত ব্যৱস্থাপনা আৰু নৌকা পৰ্যবেক্ষণ চকী স্থাপন কৰি জলভাগ নিৰীক্ষণ কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। বাক্সা জিলাৰ নিমুৱাত আজি ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে 24 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া পলিটেকনিক আৰু ভকেচনেল ট্ৰেইনিং ইনষ্টিটিউটৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সাংসদগৰাকীৰ লগতে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য গৌতম দাসকে ধৰি কেইবাগৰাকীও দলীয় নেতাই অংশগ্ৰহণ কৰে। তেজপুৰ বিশ্ববিদ্যালয়ৰ 2025-26 শিক্ষাবৰ্ষৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিশ্ববিদ্যালয়খনৰ অধীনৰ স্নাতক, স্নাতকোত্তৰ, PhD, ডিপ্লমা আৰু অন্যান্য পাঠ্যক্ৰমৰ বাবে আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ অন্তিম তাৰিখ 30 এপ্ৰিল ধাৰ্য কৰা হৈছে আৰু 6-8 জুনত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা TUEE অনুষ্ঠিত হ'ব। মণিপুৰ আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা আজি নিষিদ্ধ সংগঠনৰ সৈতে জড়িত কেইবাজনো উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। চুৰাচানপুৰ, পূব ইম্ফল আৰু বিষ্ণুপুৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা এই উগ্ৰপন্থীকেইজন ইউনাইটেড কুকি ৰাষ্ট্ৰীয় সেনাৰ সদস্য। সদস্যকেইজনে স্থানীয় ব্যৱসায়ীসকলৰ পৰা ধন দাবী, নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ আৰু অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থীকেইজনৰ পৰা পিষ্টল, খালী মেগজিন, হেণ্ড গ্ৰেনেড, টিউব লঞ্চিং ডিভাইচ, গোলা বাৰুদৰ বাকচ, নিচাযুক্ত সামগ্ৰী, মোবাইল ফোন, দুচকীয়া আৰু চাৰিচকীয়া বাহনকে ধৰি বহুতো আপত্তিজনক সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে। গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থীকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে। কোকৰাঝাৰ আৰু BTRৰ বিভিন্ন অঞ্চলৰ 61 গৰাকী জ্যেষ্ঠ নাগৰিকে BTR প্ৰধান প্ৰমোদ বড়োৰ উদ্যোগত মধ্যপ্ৰদেশৰ ইন্দোৰৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণৰ বাবে ৰাওনা হৈছে। কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰী আৰু UPPL দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে তীৰ্থযাত্ৰীসকলক আজি কোকৰাঝাৰ ৰেল ষ্টেচনত সম্বৰ্ধনা জনায়। তীৰ্থযাত্ৰীসকল অহা 15 মাৰ্চত উভতি আহিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। গোলাঘাট জিলাৰ আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু কাৰ্বি আংলং আৰক্ষীয়ে চলোৱা এটা যৌথ অভিযানত আজি সন্ধিয়া এখন বাহনত মণিপুৰৰ পৰা তেজপুৰলৈ সৰবৰাহ কৰা প্ৰায় 461 গ্ৰাম হেৰইন জব্দ কৰে। জব্দকৃত হেৰইনখিনিৰ মূল্য প্ৰায় 3 কোটি টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। সৰবৰাহৰ লগত জড়িত ইকৰামুল হক আৰু ইমদাজুল হকক আৰক্ষীয়ে আটক কৰে। ৰাজ্যৰ মিচিং জনগোষ্ঠী বসতি প্ৰধান অঞ্চলসমূহত আজি জনগোষ্ঠীটোৰ অন্যতম কৃষিভিত্তিক উৎসৱ পৌৰাগ আৰু বা নৰাচিগা বিহু উদযাপন কৰা হৈছে। ধেমাজি জিলাৰ জোনাই অৰুণাচল সীমান্তৰ পুৰণা জেলম গাঁৱত আজিৰে পৰা 3 দিনীয়াকৈ এই উৎসৱ অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰা অনুসৰি সৃষ্টিকৰ্তা, মাতৃ, পৃথিৱী তথা পূৰ্বপুৰুষক তুষ্ট কৰাৰ বাবে এই উৎসৱ পালন কৰি আহিছে। ডেকা গাভৰুসকলৰ নেতৃত্বত আয়োজন হোৱা এই উৎসৱলৈ দূৰণিলৈ বিয়া হৈ যোৱা জী জোঁৱাইসকলকো নিমন্ত্ৰণ কৰি আদৰণি জনোৱা হয়। পাকিস্তানৰ লাহোৰত অনুষ্ঠিত ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 363 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত নিউজিলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 362 ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ৰচিন ৰবীন্দ্ৰই সৰ্বাধিক 108 ৰাণ সংগ্ৰহ কৰে। কেন উইলিয়ামছনে 102 ৰাণৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ হৈ লুংগী এনগিডিয়ে 3টা আৰু কাগিছোৰ আবাদাই 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই আমালৈ বাতৰি অহাৰ পৰলৈকে 37 অভাৰত 6টা উইকেট হেৰুৱাই 202 ৰাণ সংগ্ৰহ কৰি খেলি আছে। আজিৰ খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে ডুবাইত হ'বলগীয়া ফাইনেলত ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।